পুৱাৰ বাতৰিৰ সৈতে মই সমুজ্জ্বল ভৰদ্বাজ। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, ভাৰত আৰু জাপানৰ পঞ্চদশ বাৰ্ষিক সন্মিলনত ভাগ লোৱাৰ উদ্দেশ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জাপানলৈ ৰাওনা হ'ব। ভাৰতৰ অনন্য পৰিচয় প্ৰাধিকৰণে বাধ্যতামূলকভাৱে আধাৰ বায়োমেট্ৰিক উন্নীত কৰিবলৈ দেশৰ বিদ্যালয়সমূহৰ প্ৰতি আহ্বান জনাইছে। ভাৰতীয় বায়ুসেনা বাহিনীয়ে জম্মু অঞ্চল আৰু উত্তৰ পঞ্জাৱত বিধ্বংসী বানত আক্ৰান্ত লোকসকলৰ বাবে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। প্ৰধানমন্ত্ৰী জন ধন যোজনাই আজি 11 বছৰ সম্পূৰ্ণ কৰিছে আৰু ভাৰতৰ সাত্বিক সাইৰাজ, ৰাণকী ৰেড্ডী আৰু চিৰাগ ছেট্টি তথা পি ভি সিন্ধুৱে BWF ৱৰ্ল্ড চেম্পিয়নশ্বিপছ বেডমিণ্টন প্ৰতিযোগিতাৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। এতিয়া শুনক বিতং বাতৰি। ভাৰত আৰু জাপানৰ পঞ্চদশ বাৰ্ষিক সন্মিলনত ভাগ লোৱাৰ উদ্দেশ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিয়লি জাপানলৈ ৰাওনা হ'ব। এয়া হ'ব শ্ৰীমোদীৰ অষ্টম জাপান ভ্ৰমণ। জাপানৰ প্ৰধানমন্ত্ৰী হিচাপে শ্বিগেৰু ইছিবাই কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত এয়া হ'ব উভয় দেশৰ প্ৰথমখন বাৰ্ষিক সন্মিলন। প্ৰধানমন্ত্ৰীৰ জাপান ভ্ৰমণ সন্দৰ্ভত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এটা বিবৃতিৰ জৰিয়তে কয় যে দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে ভাৰত আৰু জাপানৰ বিশেষ কৌশলগত তথা গোলকীয় সহযোগিতাৰ পৰ্যালোচনা কৰিব। নেতা দুয়োগৰাকীয়ে প্ৰতিৰক্ষা আৰু নিৰাপত্তা, বাণিজ্য আৰু অৰ্থনীতি, প্ৰযুক্তি আৰু উদ্ভাৱন আৰু দেশ দুখনৰ জনসাধাৰণৰ মাজৰ সম্পৰ্কৰো পৰ্যালোচনা কৰিব বুলি বিবৃতিটোত প্ৰকাশ কৰা হৈছে। ভ্ৰমণকালত শ্ৰীমোদীয়ে জাপানৰ প্ৰধানমন্ত্ৰীগৰাকীৰ সৈতে আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় বিভিন্ন বিষয় সন্দৰ্ভতো আলোচনাত মিলিত হ'ব। এই ভ্ৰমণে দুয়োখন দেশৰ মাজত থকা দীৰ্ঘদিনীয়া বন্ধুত্বৰ বান্ধোনক পুনৰ সুদৃঢ় কৰিব বুলি আশা কৰা হৈছে। ভ্ৰমণৰ দ্বিতীয় পৰ্যায়ত শ্ৰীমোদীয়ে চীনৰ প্ৰধানমন্ত্ৰী শ্বি জিনপিঙৰ আমন্ত্ৰণ মৰ্মে টিয়ানজিনত 31 আগষ্ট আৰু 1 ছেপ্টেম্বৰত হ'বলগীয়া ছাংহাই সহযোগিতা সংস্থাৰ সন্মিলনত ভাগ ল'বলৈ চীনলৈ ৰাওনা হ'ব। এই সন্মিলনৰ আপাহতে শ্ৰীমোদীয়ে সন্মিলনত অংশগ্ৰহণ কৰা বিভিন্ন নেতাৰ সৈতে দ্বিপাক্ষিক বৈঠকত অংশ ল'ব। উল্লেখযোগ্য যে 2017 চনৰ পৰা ভাৰত ছাংহাই সহযোগিতা সংস্থাৰ সদস্য ৰাষ্ট্ৰ হিচাপে আছে। ইপিনে প্ৰধানমন্ত্ৰীৰ ভ্ৰমণে উভয় দেশৰ মাজত থকা সহযোগিতাৰ নতুন দুৱাৰ মুকলি কৰিব বুলি জাপানত থকা ভাৰতীয় ৰাষ্ট্ৰদূত চি বি জৰ্জে মন্তব্য কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি বিয়লি ফিনলেণ্ডৰ ৰাষ্ট্ৰপতি আলেকজেণ্ডাৰ ষ্টাবৰ সৈতে টেলিফোনৰ জৰিয়তে বাৰ্তালাপ কৰে। এই সন্দৰ্ভত সামাজিক মাধ্যমত লিখা এটা পোষ্টত শ্ৰীমোদীয়ে ফিনলেণ্ডক ইউৰোপীয় সংঘৰ গুৰুত্বপূৰ্ণ অংশীদাৰ ৰাষ্ট্ৰ হিচাপে অভিহিত কৰে। আলোচনাকালত দুয়োগৰাকী নেতাই বাণিজ্য, প্ৰযুক্তি আৰু বহনক্ষমতাৰ লেখীয়া গুৰুত্বপূৰ্ণ বিষয়সমূহত উভয় দেশৰ সহযোগিতা ত্বৰান্বিত কৰাৰ বিভিন্ন উপায় সন্দৰ্ভত বিতংভাৱে আলোচনা কৰে। দুয়োগৰাকী নেতাই লগতে ইউক্ৰেইনৰ সংঘাতৰ শান্তিপূৰ্ণ সমাধানৰ বাবে চলি থকা প্ৰচেষ্টাসমূহৰ বিষয়েও নিজা নিজা দৃষ্টিভংগীৰ আদান প্ৰদান কৰে। ভাৰতৰ অনন্য পৰিচয় প্ৰাধিকৰণ UIDAIয়ে 5 বছৰৰ পৰা 15 বছৰ বয়সৰ শিশুসকলৰ বাবে নিৰ্ধাৰিত সময়ত বাধ্যতামূলক আধাৰ বায়োমেট্ৰিক উন্নীত কৰিবলৈ দেশৰ বিদ্যালয়সমূহৰ প্ৰতি আহ্বান জনাইছে। ইলেকট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ে বিজ্ঞপ্তিৰ জৰিয়তে প্ৰকাশ কৰা অনুসৰি UIDAIৰ মুখ্য কাৰ্যবাহী বিষয়া ভুৱনেশ কুমাৰে এই সন্দৰ্ভত ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ মুখ্য সচিবসকললৈ ইতিমধ্যে পত্ৰ প্ৰেৰণ কৰিছে। মন্ত্ৰালয়ে কৈছে যে UIDAI আৰু শিক্ষা মন্ত্ৰালয়ে একীকৃত জিলা তথ্য ব্যৱস্থাত দেশৰ প্ৰায় 17 কোটি শিশুৰ বাবে বাধ্যতামূলক আধাৰ বায়োমেট্ৰিক উন্নীত কৰাৰ বাবে সমন্বয়েৰে কাম কৰি আছে। এডুকেশ্যন প্লাছ মঞ্চৰ একীকৃত জিলা তথ্য ব্যৱস্থা হৈছে বিদ্যালয় শিক্ষাৰ সৈতে জড়িত বিভিন্ন পৰিসংখ্যাৰ তথ্য আহৰণৰ এটা ব্যৱস্থা। ভাৰতীয় বায়ুসেনা বাহিনীয়ে জম্মু অঞ্চল আৰু উত্তৰ পঞ্জাৱত বৰ্ধিত জলস্তৰ আৰু বিধ্বংসী বানত আক্ৰান্ত লোকসকলৰ বাবে সাহায্য আৰু উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। প্ৰতিৰক্ষা মন্ত্ৰালয়ে এটা বিবৃতিযোগে জনোৱা অনুসৰি ভাৰতীয় বায়ুসেনা বাহিনীয়ে বিভিন্ন ধৰণৰ হেলিকপ্টাৰ, বিমান আৰু অন্যান্য সা সুবিধাৰ জৰিয়তে জনসাধাৰণলৈ সহায়ৰ হাত আগবঢ়াইছে। জম্মুৰ আখনুৰ অঞ্চল, পাঠানকোট আৰু পাঞ্জাবৰ ডেৰা বাবা নানক অঞ্চলত আবদ্ধ হৈ থকা সশস্ত্ৰ বাহিনীৰ জোৱানসকলকো ভাৰতীয় বায়ুসেনা বাহিনীয়ে এই অভিযানত সামৰি লোৱা বুলি বিবৃতিটোত প্ৰকাশ কৰা হৈছে। পৰিস্থিতিৰ সৈতে খাপ খোৱাকৈ সাহায্য আৰু সহায়ৰ বাবে সকলো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ ভাৰতীয় বায়ুসেনা বাহিনী সাজু হৈ আছে বুলি বিবৃতিটোত কোৱা হৈছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। প্ৰধানমন্ত্ৰী জন ধন যোজনাই আজি 11 বছৰ সম্পূৰ্ণ কৰিছে। 2014 চনৰ 15 আগষ্টত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰা এই যোজনা হৈছে বিশ্বৰ সৰ্ববৃহৎ বিত্তীয় উদ্যম। সেই বছৰৰে 24 আগষ্টত এই যোজনাৰ শুভাৰম্ভ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইয়াক দেশৰ দুখীয়া লোকসকলৰ দৰিদ্ৰতাৰ পৰা মুক্ত কৰাৰ দিশ উদযাপনৰ এটা উৎসৱ হিচাপে অভিহিত কৰিছে। প্ৰধানমন্ত্ৰী জন ধন যোজনা হৈছে এটা ৰাষ্ট্ৰীয় অভিযান যাৰ জৰিয়তে দুখীয়া লোকসকলক বিত্তীয় সহায় প্ৰদানৰ লগতে প্ৰতিটো পৰিয়াললৈ বেংকিং সেৱাৰ সুবিধা দিয়া হৈছে। এই সূচনাৰ অধীনত বেংক একাউণ্ট, প্ৰয়োজন সাপেক্ষে ঋণৰ সুবিধা, বীমা আৰু পেঞ্চনৰ সুবিধা আদি নিশ্চিতি প্ৰদান কৰা হয়। ছত্তীশগড়ৰ বিজাপুৰ জিলাত কালি 30 মাওবাদী আত্মসমৰ্পণ কৰে। আৰক্ষী অধীক্ষক জিতেন্দ্ৰ যাদৱে প্ৰকাশ কৰা অনুসৰি আত্মসমৰ্পণ কৰা মাওবাদীকেইজনৰ বিনিময়ত ইতিমধ্যে 81,00,000 টকাৰ পুৰস্কাৰ ঘোষণা কৰা হৈছিল। আত্মসমৰ্পণ কৰা মাওবাদীকেইজন বিভিন্ন ঘটনাৰ সৈতে জড়িত বুলি পূৰ্বে জনোৱা হৈছিল। ৰাজ্য চৰকাৰৰ পুনৰ্বাসন আঁচনিৰ অধীনত কালি আত্মসমৰ্পণ কৰা প্ৰতিজন মাওবাদীকে 15,000 টকাকৈ প্ৰদান কৰা হয়। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে আজি ছত্তীশগড়, মধ্য মহাৰাষ্ট্ৰ, উত্তৰাখণ্ড আৰু কৰ্ণাটকৰ উপকূলীয় অঞ্চলত প্ৰবল বৃষ্টিপাতৰ আগলি বতৰা জাৰি কৰিছে। বিভাগে লগতে অন্ধ্ৰপ্ৰদেশৰ উপকূলীয় অঞ্চল, পূব ৰাজস্থান, হিমাচল প্ৰদেশ, কৰ্ণাটকৰ অভ্যন্তৰীণ অংশ, কেৰালা, মাহে, গোৱা আদিতো ধাৰাসাৰ বৰষুণ হ'ব পাৰে বুলি জানিবলৈ দিছে। মধ্যপ্ৰদেশ, মাৰাথৱাড়া, ওড়িশা, পশ্চিমবংগৰ উপ হিমালয় অংশ, তামিলনাডু, পুডুচেৰী, কাৰাইকাল, তেলেংগানা আৰু বিদৰ্ভতো আজি প্ৰবল বৰষুণে স্বাভাৱিক জীৱন যাত্ৰা ব্যাহত কৰিব পাৰে বুলি বিভাগে আগলি বতৰা প্ৰকাশ কৰিছে। ইপিনে আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ, বিহাৰ, গুজৰাট, ঝাৰখণ্ড, লক্ষদ্বীপ, জম্মু কাশ্মীৰ, লাডাখ, গিলগিট, বাল্টিস্তান, মুজাফৰাবাদ আদি অঞ্চলত ধুমুহা বতাহৰ লগতে বজ্ৰপাতৰ আশংকা আছে বুলিও বিভাগে জানিবলৈ দিছে। ভাৰতৰ সাত্বিক সাইৰাজ, ৰাণকী ৰেড্ডি আৰু চিৰাগ ছেট্টীৰ যুটিটোৰ লগতে অলিম্পিকত পদক অৰ্জন কৰা পি ভি সিন্ধুৱে পেৰিছত চলি থকা BWF ৱৰ্ল্ড চেম্পিয়নশ্বিপছ বেডমিণ্টন প্ৰতিযোগিতাৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। প্ৰতিযোগিতাত নৱম বাছনিপ্ৰাপ্ত ভাৰতীয় যুটিটোৱে কালি চীনা টাইপেইৰ লিউ কুৱাং হেং আৰু ইয়াং পোহানৰ যুটিটোক 22-20, 21-13 ফলাফলত পৰাস্ত কৰে। প্ৰি কোৱাৰ্টাৰ ফাইনেলত ভাৰতীয় যুটিটো চীনৰ ষষ্ঠ বাছনিপ্ৰাপ্ত লিয়াং ৱেই কেং আৰু ৱাং চাঙৰ যুটিটোৰ মুখামুখি হ'ব। একেদৰে মহিলাৰ ছিংগলছত আগশাৰীৰ খেলুৱৈ পি ভি সিন্ধুৱে মালয়েছিয়াৰ প্ৰতিদ্বন্দ্বী কাৰুপাথিভান লেটছানাৰ বিৰুদ্ধে 21-19, 21-15 ফলাফলত বিজয় অৰ্জন কৰে। সিন্ধুৱে প্ৰথম গেমত 12-18 ফলাফলত পিছ পৰি থকা স্বত্তেও ক্ৰমাগতভাৱে 6 পইণ্ট অৰ্জন কৰি ধ্ৰুপদী প্ৰত্যাৱৰ্তন কৰে। ইপিনে মিক্সড ডাবলছত ভাৰতৰ ষষ্ঠ বাছনিপ্ৰাপ্ত ধ্ৰুৱ কপিলা আৰু তানিছা ক্ৰাষ্টয়েও আয়াৰলেণ্ডৰ জচুৱা মাগি আৰু ময়া ৰিয়ানক পৰাস্ত কৰি প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। এই পৰ্যায়ত যুটিটো টাং চুন মান আৰু চে ইং চুৱেটৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। প্ৰতিযোগিতাত আজি পুৰুষৰ ছিংগলছত তাৰকা খেলুৱৈ এইচ এছ প্ৰণয় আৰু মিক্সড ডাবলছত ৰোহন কাপুৰ আৰু ঋত্বিকা শিৱানী গাদ্দেৰ যুটিটো প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশৰ লক্ষ্যৰে খেলত অৱতীৰ্ণ হ'ব। ভাৰতে চলিত বৰ্ষৰ 17 অনূৰ্ধৰ মহিলাৰ ছাফ ফুটবল চেম্পিয়নশ্বিপত দমনীয় প্ৰদৰ্শন অব্যাহত ৰাখিছে। প্ৰতিযোগিতাৰ কালি ভূটানৰ থিম্ফুৰ চাংলিমিথাং ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত ভাৰতে ঘৰুৱা দলটোক 5-0 ফলাফলত পৰাস্ত কৰে। এয়া হ'ল প্ৰতিযোগিতাখনত ভাৰতৰ ক্ৰমাগত 4th বিজয়। ভাৰত সম্প্ৰতি প্ৰতিযোগিতাৰ পইণ্ট তালিকাত 12 শীৰ্ষস্থানত আছে। দ্বিতীয় স্থানত থকা বাংলাদেশে এতিয়ালৈ 9 অৰ্জন কৰিবলৈ সমৰ্থ হৈছে। প্ৰতিযোগিতাত 4 পূৰ্বে অনুষ্ঠিত আন এখন খেলত ভাৰতে ভূটানক 8-0 ফলাফলত পৰাস্ত কৰিছিল। তাৰকা খেলুৱৈ নোভাক জকোভিছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ জাছাৰী ছাজদাক পোনপটীয়া ছেটত পৰাস্ত কৰি US Open টেনিছ প্ৰতিযোগিতাৰ পুৰুষৰ ছিংগলছত আধিপত্য অব্যাহত ৰাখিছে। ছাৰ্বিয়াৰ খেলুৱৈগৰাকীয়ে ছাজদাৰ বিৰুদ্ধে 6-3, 6-3, 6-1 ফলাফলত বিজয় অৰ্জন কৰে। প্ৰতিযোগিতাত কিছু সময়ৰ পূৰ্বে আৰ্থাৰ এছ ষ্টেডিয়ামত অনুষ্ঠিত আন এখন গুৰুত্বপূৰ্ণ খেলত স্পেইনৰ কাৰ্লোছ এলকাৰাজে ইটালীৰ মাটিয়া বেলুচিক 6-1, 6-0, 6-3 ফলাফলত পৰাস্ত কৰে। ইপিনে প্ৰতিযোগিতাৰ মহিলাৰ ছিংগলছত জাপানৰ নাওমি ওছাকাই বেলজিয়ামৰ গ্ৰীট মিনেনক পোনপটীয়া ফলাফলত পৰাস্ত কৰি পৰৱৰ্তী ৰাউণ্ডলৈ অগ্ৰসৰ হৈছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰি কেইটামান পুনৰ পঢ়ি দিছোঁ। ভাৰত আৰু জাপানৰ 15 বাৰ্ষিক সন্মিলনত ভাগ লোৱাৰ উদ্দেশ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জাপানলৈ ৰাওনা হ'ব। ভাৰতীয় বায়ুসেনা বাহিনীয়ে জম্মু অঞ্চল আৰু উত্তৰ পঞ্জাৱত বিধ্বংসী বানত আক্ৰান্ত লোকসকলৰ বাবে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে আৰু ভাৰতৰ সাত্বিক সাইৰাজ, ৰাণকী ৰেড্ডি আৰু চিৰাগ ছেট্টী তথা পি ভি সিন্ধুৱে BWF ৱৰ্ল্ড চেম্পিয়নশ্বিপছ বেডমিণ্টন প্ৰতিযোগিতাৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি পুৱা 7:55 শুনিবলৈ পাব।